জুৱেল ভাৱবাদী পুস্তক এক অধ্যায়। বৰ্তমানৰ আপদৰ বিষয়। পথুৱেলৰ পুত্ৰ জুৱেললৈ অহা এইটো জিহুৱাৰ বাক্য। হে পৰিচাৰকসকল, এই কথা শুনা, আৰু হে দেশবাসীসকল, কাণ দিয়া। তোমালোকৰ দিনত বা তোমালোকৰ পূৰ্বপুৰুষসকলৰ দিনত এনে ঘটিছিলনে? তোমালোকে নিজ নিজ সন্তানসকলক এই বিষয়ে কোৱা, আৰু তেওঁলোকেও নিজ নিজ সন্তানসকলক কওক, আৰু তেওঁলোকৰ সন্তানসকলেও তেওঁলোকৰ ভাবি সন্তানসকলক কওক। কুটি খোৱা ফৰিঙে এৰাখিনি কাকতি ফৰিঙে খালে, আৰু কাকতি ফৰিঙে এৰাখিনি চেলেকা ফৰিঙে খালে, আৰু চেলেকা ফৰিঙে এৰাখিনি বিনাশকাৰীয়ে ফৰিঙে খালে। সেই মতলীয়াসকল, সাৰ পোৱা আৰু কান্দা বিলাপ কৰা সেই দাক্ষাৰক পান কৰোতাসকল, কাৰণ নতুন দাক্ষাৰক তোমালোকৰ মুখৰ পৰা সম্পূৰ্ণৰূপে আঁতৰাই দিয়া হ'ল। কিয়নো এটা জাতি মোৰ দেশৰ বিৰুদ্ধে উঠি আহিল, অসংখ্য প্ৰাণী থকা এক বলৱান জাতি। সিহঁতৰ দাঁত সিংহৰ দাঁতৰ নিচিনা, আৰু সিংহীৰ গুৰি দাঁতৰ নিচিনা সিহঁতৰ গুৰি দাঁত। সিহঁতে মোৰ দাক্ষালতা ধ্বংস কৰিলে, আৰু মোৰ ডিমৰু গছৰ বাকলি এৰুৱালে। সিহঁতে তাক নিচেকৈ বখলিয়ালে আৰু পেলাই দিলে, তাৰ ডালবোৰ বগা কৰিলে। যৌৱন কালৰ স্বামীৰ শোকত ছট কাপোৰেৰে কঁকাল বন্ধা কইনাৰ নিচিনাকৈ তুমি বিলাপ কৰা। জিহুৱাৰ গৃহৰ পৰা ভক্ষ্য আৰু পেয় নৈবদ্য বন্ধ কৰা হ'ল। জিহুৱাৰ দাগবোৰ পুৰোহিতসকলে হুক কৰিছে। পথাৰবোৰ নষ্ট হ'ল, ভূমিয়ে হুক কৰিছে, কিয়নো শস্য নষ্ট কৰা হ'ল। নতুন দাক্ষাৰ শুকাল আৰু তেল নাইকিয়া হ'ল। হে খেতিয়কসকল, লজ্জিত হোৱা! হে দাক্ষাবাৰী আপডাল কৰোতাসকল, ঘেঁহু ধান আৰু যৱৰ বাবে বিলাপ কৰা, কিয়নো পথাৰৰ শস্য বিনষ্ট হ'ল। দাক্ষালতা শুকাল, ডিমৰু গছ জয় পৰিল, ডালিম খাজুৰ আৰু আপেলৰ গছবোৰ, পথাৰৰ সকলো গছ শুকাল। সঁচাকৈ মনুষ্য সন্তানসকলৰ মাজৰ পৰা আমোদ প্ৰমোদ নাইকিয়া হ'ল। হে পুৰোহিতসকল, তোমালোকে ছট কাপোৰ পৰিধান কৰি বিলাপ কৰা। হে যজ্ঞবেদী পৰিচাৰকসকল, বিলাপ কৰা। হে মোৰ ঈশ্বৰৰ দাগবোৰ, আহা, ছট কাপোৰ পিন্ধি উৰে ৰাতি পৰি থাকা, কিয়নো তোমালোকৰ ঈশ্বৰ গৃহৰ পৰা ভক্ষ্য আৰু পেয় নৈবদ্য প্ৰতিৰোধ কৰা হৈছে। তোমালোকে পবিত্ৰ উপবাস নিৰূপণ কৰা, সমাজ গোট খাবলৈ ঘোষণা কৰা, পৰিচাৰকসকল আদি কৰি দেশবাসী আটাই লোকক গোট খুওৱা। তোমালোকৰ ঈশ্বৰ জিহুৱাৰ গৃহত জিহুৱালৈ কাটৰুক্তি কৰা। হাই হাই, এইয়ে কেনে দিন! কিয়নো জিহুৱাৰ ভয়ংকৰ দিন ওচৰ। এই সকলোৰে সৈতে সৰ্বশক্তিমান ঈশ্বৰৰ পৰা যেন পলয়েহে উপস্থিত হ'ল। আমাৰ চকুৰ আগত খোৱা বস্তুবোৰ আৰু এনেকি আমাৰ ঈশ্বৰৰ গৃহৰ আনন্দ আৰু উল্লাস লোপ পোৱা নাইনে?
বোৱা কঠিয়াৰ ধানবোৰ নিজ নিজ চপৰাৰ তলত শুকাই গ'ল,
ভঁৰালবোৰ ধ্বংস কৰা হ'ল, শস্যৰ ঘৰবোৰ ভাগিল, কাৰণ শস্যবোৰ নাইকিয়া হ'ল। পশুবোৰে কেনেকৈ কেঁকাইছে! চৰণীয়া ঠাই নোহোৱাৰ বাবে গৰুৰ জাকবোৰ ব্যাকুল হৈছে। এনেকি মেৰ চাগ আৰু ছাগলীৰ জাকবোৰেও দণ্ড ভোগ কৰিছে। হে জিহুৱা, মই তোমাৰে আগত কাটৰুক্তি কৰিছো, কিয়নো অগ্নিয়ে অৰণ্যৰ চৰণীয়া ঠাইবোৰ গ্ৰাস কৰিছে। অগ্নিশিখাই খেতিৰ সকলো গছবোৰ পুৰি পেলালে। বনৰ পশুবোৰেও তোমাৰ আগত ক্ৰন্দন কৰিছে, কিয়নো জলৰ জুৰিবোৰ শুকাল, আৰু অৰণ্য চৰণীয়া ঠাইবোৰ অগ্নিয়ে গ্ৰাস কৰিলে।